কলগি তার পাতশাহ নু আকাল পুরখ নে পন্থ দি সাজনা করণ লই ভেজিয়া জিস বারে ফরমান আয়া হ্যায় পন্থ সজায়ো খালসা তার তেজ করার আর আব দই পাতশাহী গরিবন উঠায়। কলগীধর পাতশাহ নে সিখাঁ তো সিংহ বনায়ে তে পরে পণ্ডাল দে বিচ পঞ্জা সিখাঁ নু ললকারিয়া জিহদে বিচ নিতরে দয়া রাম নু দয়া সিংহ বনা দিতা, ধর্মদাস নু ধর্ম সিংহ বনা দিতা, হিম্মত জি নু হিম্মত সিংহ বনা দিতা, মোহকম চন্দ নু মোহকম সিংহ বনা দিতা, তে সাহিব চন্দ নু সাহিব সিংহ বনা দিতা। তে অকাল পুরখ দা শুকরানা করদে হোয়ে ফরমান কীতা, খালসা অকাল পুরখ কি ফৌজ, প্রগটেও খালসা পরমাত্ম কী মৌজ। তে নাল হি উপদেশ দিতা, তে বডিয়াই দিতি খালসে নু, খালসা মেরো রূপ হ্যায় খাস, খালসে মে হো করো নিবাস। উপরন্ত অমৃত ছকা কে গুরু জি নে পঞ্জা সিখাঁ পাসো আপ বেনতি কীতি কে হুন আপ মেনু অমৃত ছকাও। এসা করকে গুরু সাহেব নে সংসার বিচ এসা অনোখা ইনকলাবী কদম চুকিয়া, তাহি ভাই গুরদাস জি নে লিখিয়া হ্যায় ਵਾਹ ਵਾਹ ਗੋਬਿੰਦ ਸਿੰਘ ਆਪੇ ਗੁਰਚੇਲਾ। ਤੇ ਇਸ ਸਮੇਂ ਨੂੰ ਦੇਖਦੇ ਹੋਏ ਭਾਈ ਦੇਸਾ ਜੀ ਨੇ ਇਸ ਤਰ੍ਹਾਂ ਫਰਮਾਨ ਕੀਤਾ ਹੈ,
ਗੋਬਿੰਦ ਸਿੰਘ ਕਰੀ ਖੁਸ਼ੀ, ਗੋਬਿੰਦ ਸਿੰਘ ਕਰੀ ਖੁਸ਼ੀ, ਸੰਗਤ ਕਰੀ ਨਿਹਾਲ, ਸੰਗਤ ਕਰੀ ਨਿਹਾਲ, ਸੰਗਤ ਕਰੀ ਨਿਹਾਲ, ਗੋਬਿੰਦ ਸਿੰਘ ਕਰੀ ਖੁਸ਼ੀ, ਗੋਬਿੰਦ ਸਿੰਘ ਕਰੀ ਖੁਸ਼ੀ, ਕੀਓ ਪ੍ਰਗਟ ਤਬ ਖਾਲਸਾ, ਕੀਓ ਪ੍ਰਗਟ ਤਬ ਖਾਲਸਾ, ਚੁੱਕਿਓ ਸਗਲ ਜੰਜਾਲ, ਚੁੱਕਿਓ ਸਗਲ ਜੰਜਾਲ, ਗੋਬਿੰਦ ਸਿੰਘ ਕਰੀ ਖੁਸ਼ੀ, ਗੋਬਿੰਦ ਸਿੰਘ ਕਰੀ ਖੁਸ਼ੀ, ਸੰਗਤ ਕਰੀ ਨਿਹਾਲ, ਸੰਗਤ ਕਰੀ ਨਿਹਾਲ, ਸੰਗਤ ਕਰੀ ਨਿਹਾਲ, ਗੋਬਿੰਦ ਸਿੰਘ ਕਰੀ ਖੁਸ਼ੀ, ਗੋਬਿੰਦ ਸਿੰਘ ਕਰੀ ਖੁਸ਼ੀ।